Akah Bani. Battery Kusu, Onkur Zuti Hormai. Etir Prodhan Battery Homohol. Rastopati Srimati Draupadi Murmu, as a notun delete, Bir Bal Dibas Upolekhe, Prodhan Mantri Rashtriya Bal Puraskar Prodhan Kore. কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে বিকশিত ভাৰত জি ৰামজি আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম কাজ অব্যাহত আছে। নতুন দিল্লীত আজিৰে পৰা মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু অন্ধ্ৰপ্ৰদেশৰ আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত 7 জন লোকে প্ৰাণ হেৰুৱায় আৰু 5 জন লোক আহত হয়। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। 40 বৰ্ষত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা 20 গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটাপ্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটাপ্ৰাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিৱেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে শ্ৰী গুৰু গোবিন্দ সিংজীৰ 2জন সাহসী পুত্ৰ বাবা জোৰৱৰ সিং আৰু বাবা ফাটে সিঙে ধৰ্মৰক্ষাৰ বাবে বলিদান দিয়া উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। 2গৰাকী বীৰৰ আত্মত্যাগে সকলো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে যদিহে দেশৰ প্ৰতিগৰাকী শিশু দেশপ্ৰেম আৰু উচ্চ আদৰ্শৰে উদ্বুদ্ধ হয় তেতিয়া দেশত মানৱতা নিশ্চিত হ'ব। ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে বঁটাপ্ৰাপক কেইগৰাকীমান শিশুৰ সাফল্যৰ কথা উল্লেখ কৰে। আকাশবাণীয়েও কেইগৰাকীমান শিশুৰ সৈতে বাৰ্তালাপ কৰে। আগ্ৰাৰ অজয় ৰাজ নামৰ এগৰাকী 9 বছৰীয়া শিশুৱে আকাশবাণীৰ আগত পিয়াহত আঁতৰ হৈ থকা তেওঁৰ পিতৃয়ে নদীত পানী খাবলৈ যোৱা অৱস্থাত ঘৰিয়ালে আক্ৰমণ কৰাৰ সময়ত তেওঁ কেনেকৈ পিতৃৰ প্ৰাণ ৰক্ষা কৰিছিল সেই সাহসিকতাৰ কথা সবিশেষ অৱগত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰবাল দিৱস উপলক্ষে আত্মবলিদান দিয়া 2গৰাকী বীৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে মাতা গুজৰীজী আৰু শ্ৰীগুৰু গোবিন্দ সিংজীৰ শিকনিসমূহে এই দিৱসৰ উপলক্ষত সাহস, দৃঢ়তা আৰু ধৰ্মৰক্ষাৰ কথা প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বীৰ দুগৰাকীয়ে ধৰ্মৰক্ষাৰ বাবে দিয়া আত্মবলিদানে জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব বুলি কয়। গৃহমন্ত্ৰী অমিত শ্বাহে এই দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে শ্ৰী গুৰু গোবিন্দ সিংজীৰ 2গৰাকী পুত্ৰই বলিদান দিয়া কাৰ্যই দেশমাতৃৰ বাবে থকা সমৰ্পণ, আত্মবলিদান আৰু ত্যাগৰ কথা প্ৰতিফলিত কৰে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে বিকশিত ভাৰত জি ৰামজী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলক উন্নয়নমূলক কাম কাজ অব্যাহত আছে। ডিডি নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীচৌহানে কয় যে এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ লোকৰ নিয়োগ নিশ্চিতিৰ মজুৰি 100ৰ পৰা 125 দিনলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰৱৰ্তন কৰা বিকশিত ভাৰত জি ৰামজী আঁচনিৰ অধীনত আবেদনৰ 15 দিনৰ ভিতৰত কাম নাপালে নিবনুৱা ভাট্টা বাধ্যতামূলক কৰা হৈছে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ অংশীদাৰৰ সৈতে ইয়াৰ বাৰ্ষিক ব্যয়ৰ পৰিমাণ 1,51,000 কোটিৰো অধিক হৈছে। শ্ৰীচৌহানে কয় যে ইয়াৰে 95,000 কোটিৰো অধিক টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্ৰীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত আজিৰে পৰা 3দিনীয়া 5ম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ এই সন্মিলনত অধ্যক্ষতা কৰিব। এই সন্মিলনে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। রাজ্য আর কেন্দ্রশাসিত অঞ্চলসমূহে অনুসরণ করবলগিয়া বিকশিত ভারতের মানব মূলধন বিষয়টির উত্তম পদ্ধতি আর কৌশলসমূহ এই সম্মিলনত আলোচনা করা হব। এই বিষয়বস্তুর অধীনত পাঁচটা মূল ক্ষেত্র প্রাথমিক শিশু শিক্ষা, স্কুলীয় শিক্ষা, দক্ষতা, উচ্চ শিক্ষা, ক্রিয়া আর সহ পাঠ্যক্রমের উপর বিশেষ গুরুত্ব দিয়া হব। বিগত চারি বছর ধরে মুখ্য সচিবসকলের রাষ্ট্রীয় সম্মিলন অনুষ্ঠিত হয়েছে। 2022 চনের জুনত এই সম্মিলন প্রথমবারলৈ অনুষ্ঠিত হয়েছিল। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। বিয়লি হ'বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ বাবে আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন গুৱাহাটীত উপস্থিত হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক ৰাষ্ট্ৰীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে দলৰ ভালেমান নেতাকর্মীয়ে বিপুল আদরণি জনায়। কার্যনির্বাহক সভা উপলক্ষে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আর সাংগঠনিক সম্পাদক রবীন্দ্র রাজুর উপস্থিতিত কালি দলৰ বহিষ্ঠস্থিত মুখ্য কার্যালয়ত দলীয় নেতাকর্মীর উপস্থিতিত এখন প্রস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। গৃহমন্ত্রী অমিত শাহে আজি শহীদ উধম সিংৰ জয়ন্তীত স্বাধীনতা সংগ্রামীগীর প্রতি শ্রদ্ধা জ্ঞাপন করেছে। সামাজিক মাধ্যমের এটা বার্তাত শ্রীশাহে কয় যে অমর শহীদ উধম সিঙে জালিয়ানওয়ালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। অন্ধ্ৰপ্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত 7 লোকে প্ৰাণ হেৰুৱায় আৰু 5 লোক আহত হয়। গুণ্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত 3 লোক নিহত হয় আৰু 3 লোক আহত হয়। ৰাজ্যখনৰ নান্দেয়াল জিলাত এটা পথ দুৰ্ঘটনাত 4 লোকে প্ৰাণ হেৰুৱায়। এখন দ্রুতবেগী বাহনে পথ বিভাজকত খুন্দিওয়ার ফলত বিপরীত দিশৰ পৰা আহি থকা এখন বাছৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুর্ঘটনাটো ঘটে। কর্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7 বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত 6 লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু 21 লোক আহত হৈছিল। বাছখনৰ পৰা 5 আৰু ট্ৰাকখনৰ পৰা 1 মৃতদেহ কালি উদ্ধাৰ কৰা হৈছিল। কৰ্তৃপক্ষই কৈছে যে মৃতদেহৰ DNA পৰীক্ষাৰ ফলাফলৰ পাছত নিহতসকলৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰা হ'ব। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াই এই দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ 5 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ববন্ধু সেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ত্ৰিপুৰাৰ উন্নয়ন আৰু বিভিন্ন সামাজিক দিশত থকা তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে জনসাধাৰণৰ প্ৰতি থকা নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপণাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে। যুদ্ধ প্ৰতিৰোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। কিমে 8,700 টন পাৰমাণৱিক চালিত কৌশলগত ক্ষেপণাস্ত্ৰ ছাবমেৰিন পৰিদৰ্শন কৰাৰ এদিনৰ পাছত এই কথা প্ৰকাশ কৰে। এই পদক্ষেপক উত্তৰ কোৰিয়াই ৰাছিয়ালৈ অস্ত্ৰ ৰপ্তানিৰ সম্ভাৱনাৰ অংশ বুলি ঠাৱৰ কৰা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি নতুন দিল্লিত বীর বাল দিবস উপলক্ষে প্রধানমন্ত্রী রাষ্ট্রীয় বাল পুরস্কার প্রদান করে। কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিবরাজ সিং চৌহানে কয়েছে যে 2047 সনের বিকশিত ভারতের লক্ষ্যক বাস্তবায়িত করার বাবে বিকশিত ভারত জি রামজি আঁচনির অধীনত দেশের গ্রামাঞ্চলত উন্নয়নমূলক কাম কাজ অব্যাহত আছে। নতুন দিল্লিত আজিরে পৰা মুখ্য সচিবসকলের রাষ্ট্রীয় সম্মিলন অনুষ্ঠিত হব। গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। আৰু অন্ধ্ৰপ্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত 7 লোকে প্ৰাণ হেৰুৱায় আৰু 5 লোক আহত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।